যীচুয়া তেপ্পন অধ্যায়। আমি যি শুনিলো সেয়া কোনে বিশ্বাস কৰিলে, আৰু যীহুৱাৰ বাহু কাৰ বাবে প্ৰকাশিত হ'ল? কাৰণ তেওঁ যীহুৱাৰ আগত গছপুলিৰ দৰে আৰু শুকান মাটিত অংকুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল। তেওঁ কোনো বৈশিষ্ট্যপূৰ্ণৰ চেহেৰা বা ঐশ্বৰ্য নাছিল। আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকৰ্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল। তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্ৰত্যাখ্যান কৰা শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি, যাৰ পৰা মানুহে মুখ লুকুৱাই ৰাখে। তেওঁ তাৰ দৰে তেওঁক তুচ্ছ জ্ঞান কৰা হ'ল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ। নিশ্চয় তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে, তথাপি আমি তেওঁক ঈশ্বৰৰ দ্বাৰাই শাস্তি পোৱা, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত আৰু পীড়িত বুলি ভাবিলোঁ। কিন্তু আমাৰ বিদ্ৰোহী কাৰ্যবোৰৰ বাবে তেওঁ খোচা হ'ল, আমাৰ পাপবোৰৰ বাবে গুৰি কৰা হ'ল, আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ'ল, আৰু তেওঁ আঘাতৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। আমি সকলোৰে মেৰ ছাগৰ দৰে অপথে গৈছিলোঁ। আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘূৰিছিলোঁ, আৰু যীহুৱাই আমাৰ সকলোৰে ঘূৰ অধৰ্মৰ ভাৰ তেওঁৰ ওপৰত দিলে। তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে আৰু তেওঁ নিজৰ মুখ নেমেলিলে। যেনেকৈ কাটিবলৈ নিয়া মেৰ ছাগ আৰু যেনেকৈ নোম কটোৱাৰ আগত মেৰ ছাগে নিজম দি থাকে, সেইদৰে তেওঁ নিজৰ মুখক নেমেলিলে। তেওঁক দমন নীতি আৰু বিচাৰৰ দ্বাৰাই দোষী কৰা হৈছিল। সেই প্ৰজন্মৰ পৰা কোনে তেওঁৰ বিষয়ে আৰু অধিক চিন্তা কৰিছিল? কিন্তু জীৱিতসকলৰ দেশৰ পৰা তেওঁক বিচ্ছেদ কৰা হৈছিল, আৰু মোৰ লোকসকলৰ দুখৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল। তেওঁলোকে অপৰাধীসকলৰ সৈতে তেওঁৰ মৈদাম স্থাপন কৰিবলৈ ইচ্ছা কৰিলে, আৰু মৃত্যুত তেওঁৰ ধনবানৰ সৈতে আছিল। তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, নাইবা তেওঁৰ মুখত কোনো প্ৰতাৰণাৰ কথা নাছিল। তথাপি যীহুৱাই তেওঁক আঘাতপ্ৰাপ্ত কৰি গুৰি কৰিবলৈ ইচ্ছা কৰিলে। কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসৰ্গ কৰিব খুজিছা, তেনেহ'লে তুমি নিজৰ সন্তানসকলক দেখিবা। তেওঁ আয়ুস দীঘল হ'ব আৰু যীহুৱাৰ উদ্দেশ্যে তেওঁৰ যোগেদি সিদ্ধ কৰিব। তেওঁ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধাৰ্মিক দাসে অনেকক নিদোষী প্ৰমাণ কৰিব, তেওঁৱেই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব। সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লোটদ্ৰব্য ভাগ কৰিব, কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্ৰকাশিত কৰিলে, আইন ভংগ কৰাসকলৰ সৈতে গণিত হ'ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে আৰু আইন ভংগ কৰাসকলৰ কাৰণে মধ্যস্থতা কৰিলে।